ইব্ৰীসকলৰ প্ৰতিপত্ৰ সাত অধ্যায়। যীশুৰ পৰোহিত, সৰ্বশ্ৰেষ্ঠ, সিদ্ধ, চিৰস্থায়ী। এই মলকিছেদক চালেমৰ ৰজা আৰু সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল। আব্ৰাহামে যেতিয়া ৰজাসকলক পৰাস্ত কৰি উলটি আহিছিল, তেতিয়া তেওঁৰ লগত আব্ৰাহামৰ সাক্ষাৎ হ'ল আৰু মলকিছেদকে আব্ৰাহামক আশীৰ্বাদ কৰিলে। আব্ৰাহামে যি সকলো অধিকাৰ কৰিছিল তাৰ পৰা দহ ভাগৰ এভাগ তেওঁক দিছিল। মলকিছেদকৰ নামৰ অৰ্থ হৈছে ধাৰ্মিকতাৰ ৰজা আৰু তেওঁ চালেমৰ ৰজা অৰ্থাৎ শান্তিৰাজ। মলকিছেদকৰ পিতৃ মাতৃ বা তেওঁৰ পূৰ্বপুৰুষৰ কোনো বংশত তালিকা নাছিল। আৰম্ভণ আৰু শেষ জীৱনৰ কোনো নথিপত্ৰ নাই। ঈশ্বৰৰ পুত্ৰৰ দৰে তেওঁ হৈছে চিৰকালৰ পুৰোহিত। এতিয়া বিবেচনা কৰি চাওক, এই মলকিছেদক কিমান মহান পুৰুষ আছিল, যিজনক আমাৰ আদিপিতৃ আব্ৰাহামে যুদ্ধত লুট কৰা উত্তম বস্তুৰ দহ ভাগৰ এভাগ দিছিল। লেবীৰ সন্তানসকলৰ মাজৰ যিসকলে পুৰোহিত বাপ পালে, তেওঁলোকে নিজৰ ভাই ইজৰাইলী সন্তানসকলৰ পৰা বিধান অনুসাৰে দশমাংশ গ্ৰহণ কৰাৰ আদেশ পালে, যদিও তেওঁলোক উভয়েই আব্ৰাহামৰ বংশধৰ। কিন্তু মলকিছেদক, যিজন লেবীৰ বংশধৰ নোহোৱাটো, তেওঁ আব্ৰাহামৰ পৰা দশম ভাগ লৈছিল আৰু যিজনৰ ওচৰত ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল সেই আব্ৰাহামক তেওঁ আশীৰ্বাদো কৰিছিল। এই বিষয়ত কোনো সন্দেহ নাই যে সৰু লোকেই সকলো সময়ত ডাঙৰৰ পৰা আশীৰ্বাদ লাভ কৰে। এফালে দেখা যায় যিসকলে দশম ভাগ পায় তেওঁলোক মৃত্যুৰ অধীন মানুহ, কিন্তু আনফালে যিজনে আব্ৰাহামৰ পৰা দশম ভাগৰ এভাগ পালে তেওঁ জীয়াই আছে বুলি সাক্ষ্য পোৱা গৈছে। পুনৰ ইয়াক এনেকৈও ক'ব পাৰি যে লেবীয়ে দহ ভাগৰ এভাগ পাইছিল আৰু তেওঁ নিজেও আব্ৰাহামৰ যোগেদি দহ ভাগৰ এভাগ দিলে, কিয়নো মলকিছেদকৰ সৈতে যেতিয়া আব্ৰাহামৰ সাক্ষাৎ হৈছিল তেতিয়া লেবী তেওঁৰ পূৰ্বপুৰুষ আব্ৰাহামৰ শৰীৰৰ ভিতৰত আছিল। যিজন প্ৰথম লেবীয়া পুৰোহিত, যীশু মলকিছেদকৰ দৰে পুৰোহিত। লেবীয়া পুৰোহিতৰ অধীনত লোকসকলে বিধান পালে, এতেকে সেই লেবীয়া পুৰোহিতৰ কাৰ্যৰ দ্বাৰাই যদি পূৰ্ণতা লাভ কৰিব পাৰি তেনেহ'লে আন এজনৰ পুৰোহিতৰ প্ৰয়োজন নহ'লহেঁতেন। যিজন প্ৰথম লেবীয়া পুৰোহিত হাৰুণৰ ৰীতিৰ নিচিনা নহয়, কিন্তু মলকিছেদকৰ ৰীতিৰ নিচিনা আছিল। যেতিয়া পুৰোহিত সলনি হয় তেতিয়া বিধানো সলনি হোৱা আৱশ্যক। যিজনৰ বিষয়ে এই সকলো কথা কোৱা হৈছে তেওঁতো অন্য এক ফৈদৰ। সেই ফৈদৰ পৰা কোনেও কেতিয়াও বেদীৰ কৰ্ম কৰা নাই, কাৰণ ই সুস্পষ্ট যে আমাৰ প্ৰভু যীহুদা ফৈদৰ পৰা আহিছে আৰু এই বিষয়ৰ বিষয়ে পুৰোহিত হোৱাৰ বিষয়ে মুচিয়ে কেতিয়াও একো কোৱা নাই। এইবোৰ বিষয়ে অধিক পৰিষ্কাৰ হৈ যায় যেতিয়া মলকিছেদেকৰ দৰে আন এজন পুৰোহিতৰ উৎপন্ন হ'ল। এই নতুন পুৰোহিতজন মানৱৰ ৰীতি নীতি আৰু বিধান অনুযায়ী পুৰোহিত হোৱা নাই, কিন্তু তেওঁ এক ধ্বংসহীন শক্তিৰ অধিকাৰী হৈ তেনে হ'ল, কিয়নো শাস্ত্ৰই তেওঁৰ বিষয়ে এই সাক্ষ্য দিছে, তুমি চিৰকালৰ বাবে মলকিছেদকৰ ৰীতি অনুসাৰে পুৰোহিত হৈছা। পুৰণি বিধান দূৰ কৰা হ'ল কাৰণ ই দুৰ্বল আৰু নিষ্ফল হৈ পৰিছিল, কিয়নো মৌচিৰ বিধানে একোকে সিদ্ধ কৰিব নোৱাৰিলে। এতিয়া আমাৰ ওচৰত এক উত্তমতাৰ আশা আছে আৰু সেই আশাৰ মাজেদি আমি ঈশ্বৰৰ ওচৰ চাপি যাওঁ। এই উত্তমতাৰ আশা ঈশ্বৰে এক শপত নোলোৱাকৈ হোৱা নাছিল, কিন্তু আনসকল পুৰোহিত হোৱাৰ সময়ত ফলে ঈশ্বৰে কোনো শপত লোৱা নাছিল। ঈশ্বৰে যীশুক মহাপুৰোহিত কৰাৰ সময়ত এক শপত খালে। প্ৰভুৱে শপত খালে আৰু তেওঁ এই বিষয়ত নিজৰ মন পৰিৱৰ্তন নকৰি তুমি চিৰকালৰ এজন পুৰোহিত এই শপতৰ দ্বাৰাই যীশু উত্তমতাৰ এক বিধানৰ জামিনদাৰী হ'ল। লেবীসকলৰ অনেকে এজনৰ পাছত আন এজন পুৰোহিত হ'ল আৰু মৃত্যু হোৱাৰ কাৰণে কোনো এজনে অনন্তকাল পৰিচৰ্যা কৰি যাব নোৱাৰিলে, কিন্তু যীশু চিৰকাল জীৱিত আছে বাবে তেওঁ পুৰোহিত পদো চিৰস্থায়ী। সেয়েহে যিসকলে যীশুৰ মাধ্যমেদি ঈশ্বৰৰ কাষ চাপে তেওঁলোকক যীশুৱে সম্পূৰ্ণকৈ উদ্ধাৰ কৰিব পাৰে, কাৰণ তেওঁলোকৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰিবলৈ যীশু সদায় জীয়াই আছে। এনেকুৱা নিষ্পাপ, শুদ্ধ, পবিত্ৰ, পাপীসকলৰ পৰা পৃথক হোৱা এজন মহাপুৰোহিত আমাৰ বাবে প্ৰয়োজন আছিল। আকাশমণ্ডলৰ ঊৰ্ধতো তেওঁক তুলি নিয়া হৈছিল। আন মহাপুৰোহিতসকলৰ নিচিনাকৈ প্ৰতিদিনে প্ৰথমে নিজৰ আৰু তাৰ পাছত লোকসকলৰ পাপৰ কাৰণে বলি উৎসৰ্গ কৰাৰ তেওঁ কোনো প্ৰয়োজন নাই, কাৰণ তেওঁ নিজকে বলিৰূপে উৎসৰ্গ কৰাৰ দ্বাৰাই এই কাম সকলোৰে কাৰণে এবাৰেই সাধন কৰিলে। কিয়নো বিধান অনুসাৰে যি মহাপুৰোহিতসকলক নিযুক্ত কৰা হয় তেওঁলোক দুৰ্বল মানুহ, কিন্তু বিধানৰ পাছত ঈশ্বৰৰ শপত বাক্যৰ দ্বাৰা যিজনক মহাপুৰোহিতৰূপে নিযুক্তি দিয়া হ'ল তেওঁ চিৰকালৰ অৰ্থে সিদ্ধ ঈশ্বৰৰ পুত্ৰ।